পৰা
পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত প্ৰেছ কাৰ্যালয়ৰ মুতাবিক সকলো লক্ষ্য পাঠ কৰে।